গীতমালা 124 অধ্যায়। দাউদৰ ৰচিত যাত্ৰাৰ সংগীত। ইজৰাইলে ইয়াকে কওক, যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, শত্ৰুবোৰে যেতিয়া আমাক আক্ৰমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন। তেতিয়া জলসমূহে আমাক উটুৱাই লৈ গ'লহেঁতেন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ'লহেঁতেন, ওফন্দি উঠা জলসমূহ আমাৰ ওপৰেদি বৈ গ'লহেঁতেন। ধন্য জিহুৱা যিজনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে, আমাৰ প্ৰাণৰ ব্যাধৰ ফাণ্ডৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল, ফাণ্ড ছিঙি গ'ল আৰু আমি ৰক্ষা পালোঁ। যিজনাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহুৱাৰ নামত আমি সহায় পাওঁ।